Ea, Akakpane. Batori Hote, Moi, Bhaswati Devi. Etiyar Pradhan Batori Homohul. Lokosabhat Nirbachoni Sanskar Sandarbhat Alochona Arambho Hoise. দেশপ্ৰেম ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ প্ৰৱৰ্তনৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰে 21টা কিস্তিৰ জৰিয়তে কৃষকক 4,00,000 কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে। আৰু কটকত অনুষ্ঠিত পাঁচখনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। লোকসভাত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ মনীষ তিৱাৰীয়ে কয় যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাৰণ দাখিল কৰা উচিত। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া চলি আছে যদিও নিৰ্বাচন আয়োগৰ পুংখানুপুংখ সংশোধন চলোৱাৰ আইনী অধিকাৰ নাই। তেওঁ লগতে আটাইবোৰ ভিভিপেট মেচিনৰ গণনা কৰিব লাগে নতুবা পুৰণি বেলট ব্যৱস্থালৈ ঘূৰি যাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। নিৰ্বাচন আয়োগক বাছনি কৰাৰ বাবে গঠন কৰা কমিটীত ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা উচিত বুলিও তেওঁ পৰামৰ্শ দিয়ে। আলোচনাত ভাগ লৈ বিজেপিৰ সঞ্জয় জয়ছৱালে কয় যে বিৰোধী পক্ষই বিহাৰৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত সন্মুখীন হোৱা পৰাজয় আৰু জনসাধাৰণৰ মনোযোগ অন্যফালে ঢাল খুৱাবৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ বিষয়টো উত্থাপন কৰিছে। 1947 চনত কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ আটাইকেইগৰাকী সদস্যই চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে থকা স্বত্তেও তেওঁক প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ নকৰাত ভোট চুৰিৰ প্ৰথমটো ঘটনা ঘটিছিল বুলি তেওঁ উল্লেখ কৰে। সাংসদগৰাকীয়ে লগতে 1975 চনত জৰুৰীকালীন অৱস্থা আৰু 1987 চনত কাশ্মীৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ভোট চুৰিৰ নিদৰ্শন বুলি অভিহিত কৰে। সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আলোচনাত ভাগ লৈ কয় যে নিৰ্বাচন আয়োগে নিৰপেক্ষ হলেহে সংস্কাৰ সম্ভৱ। তেওঁ লগতে ভোট গ্ৰহণৰ বাবে পুৰণি বেলট ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীযাদৱে জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে প্ৰযুক্তিগত দিশৰ পৰা অধিক উন্নত ৰাষ্ট্ৰসমূহে বেলট পেপাৰেৰে ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বিপৰীতে ভাৰতে কিয় EVM ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জীয়ে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কামৰ হেঁচাৰ বাবে দেশৰ বিভিন্ন অংশত কেইবাগৰাকীও বুথ পৰ্যায়ৰ বিষয়াৰ প্ৰাণ নাশ হোৱা বুলি অভিযোগ তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা JDUৰ নেতা ৰাজীৱ ৰঞ্জন সিঙে কয় যে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া চলাই আছে আৰু ইয়াত কোনো ভুল নাই। তেওঁ কয় যে সমগ্ৰ বিশ্বই ভাৰতক নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰি অহাটো প্ৰত্যক্ষ কৰি আছে। শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ সাংসদ অনিল দেশাই আলোচনাত ভাগ লৈ কয় যে দল ত্যাগ বিৰোধী আইনখন অচল হৈ পৰিছে। EVMৰ ঠাইত বেলট পেপাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। SCP গোটৰ নেত্ৰী সুপ্ৰিয়া সুলে নিৰ্বাচনৰ সময়ত সংঘটিত হিংসা আৰু দুৰ্নীতিৰ বিষয়ত উত্থাপন কৰে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,99,00,000ৰো অধিক গণনা পত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ প্ৰায় 99.97%। আয়োগে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় 50 কোটি প্ৰপত্ৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 4 নৱেম্বৰ দ্বিতীয় পৰ্যায়ত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। 14 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। দেশপ্ৰেম ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি বন্দে মাতৰম গীতৰ 150 বছৰীয়া বাৰ্ষিকী সন্দৰ্ভত আলোচনাৰ পাতনি মেলি শ্ৰীশ্বাহে কয় যে এই অমৰ সৃষ্টিৰাজিয়ে দেশমাতৃৰ প্ৰতি কৰ্তব্য আৰু উচৰ্গাৰ মনোভাৱ যোগাই তোলে। বন্দে মাতৰমৰ আৱশ্যকতা স্বাধীনতা সংগ্ৰামৰ সময়তো আছিল আৰু আজিও আছে আৰু 2047 চনত ভাৰতবৰ্ষ বিকশিত ৰাষ্ট্ৰৰূপে পৰিগণিত হোৱাৰ সময়তো ইয়াৰ প্ৰাসংগিকতা অক্ষুণ্ণ থাকিব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে স্বাধীনতা সংগ্ৰামীসকলে বন্দে মাতৰম গীতটি গাই প্ৰতিখন সভা আৰম্ভ কৰিছিল আৰু আজি বীৰ সৈনিকসকলে সীমান্তত চৰম বলিদান দিলে এই গীত পৰিৱেশন কৰা হয়। তেওঁ কয় যে বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে বন্দে মাতৰমৰ মাধ্যমেৰে দেশ মাতৃক পূজা কৰা সংস্কৃতি পৰম্পৰা আৰু সাংস্কৃতিক জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিছিল। তেওঁ কয় যে সকলো বাধা নিৰ্যাতন আৰু অনেক জটিলতা নেওচি বন্দে মাতৰম গীতটি দেশবাসীৰ হৃদয় স্পৰ্শ কৰে আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ বিয়পি পৰে। দেশৰ সংস্কৃতিক দুৰ্বল কৰি তোলা কেইবা শতিকাজোৰা ইছলামিক আক্ৰমণৰ পৃষ্ঠভূমিত ব্ৰিটিছসকলৰ নতুন সভ্যতা সংস্কৃতি জাপি দিয়াৰ প্ৰচেষ্টাৰ প্ৰতিক্ৰিয়া স্বৰূপে বন্দে মাতৰম গীতৰ সৃষ্টি হৈছিল বুলি গৃহমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে সংসদৰ উভয় সদনত বন্দে মাতৰম সন্দৰ্ভত হোৱা আলোচনাই ভৱিষ্যৎ প্ৰজন্মক ইয়াৰ বাস্তৱিক গুৰুত্ব আৰু গৌৰৱ অনুধাৱন কৰাত সহায় কৰিব। আলোচনাত অংশগ্ৰহণ কৰি ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে কয় যে কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ সময়ত বন্দে মাতৰম ধ্বনি দিছিল। তেওঁ কয় যে 1921 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সময়ত কংগ্ৰেছৰ লাখ লাখ স্বাধীনতা সংগ্ৰামীয়ে বন্দে মাতৰম ধ্বনি দি কাৰাগাৰলৈ গৈছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে 1896 চনত কলকাতাৰ কংগ্ৰেছ অধিৱেশনত প্ৰথমবাৰৰ বাবে এই গীত গাইছিল বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত 1948 চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মৰ্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আয়োজন কৰিব। সন্মিলনত প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰাই সকলোৰে বাবে সাৰ্বজনীন সমতাপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ জনসেৱা সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব। সন্মিলনত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, ৰাষ্ট্ৰীয় আয়োগ, চৰকাৰী বিষয়া, নাগৰিক সমাজ আৰু ভালেসংখ্যক শিক্ষাবিদ উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে 21টা কিস্তিৰ জৰিয়তে 4,00,000 কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰীক্ষিত তথ্যৰ আধাৰত প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেলত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীসকললৈ সহায় ধন বিতৰণ কৰা হয়। শ্ৰীচৌহানে লগতে কয় যে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত কোনো ভৌতিক আৰু আৰ্থিক লক্ষ্য নাথাকে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ 92,376 গ্ৰাম পঞ্চায়তে কম্পিউটাৰ পৰিচালিত বৈঠক সাৰাংশৰ বাবে সভাচাৰ এপ ব্যৱহাৰ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত পঞ্চায়তীৰাজ মন্ত্ৰী ৰঞ্জন সিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পঞ্চায়তীৰাজ মন্ত্ৰালয়ে সভাচাৰ এপৰ কাৰ্যদক্ষতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰয়াস কৰি আছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা বিত্তীয় বৰ্ষত 2 কোটিৰো অধিক আবেদনকাৰীক 28,000 কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কয় যে এই আঁচনিৰ জৰিয়তে 12 কোটি পৰিয়ালক 5,00,000কৈ স্বাস্থ্য বীমা প্ৰদান কৰা হৈছে। শ্ৰীযাদৱে লগতে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহলৈকে এই আঁচনিৰ অধীনত 42 কোটিতকৈ অধিক লোকে আয়ুষ্মান কাৰ্ড লাভ কৰিছে। লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাৰত বন্দনা শ্ৰেণীৰ অধীনত 89,00,000ৰো অধিক কাৰ্ড প্ৰদান কৰা হৈছে। আলহী দল দক্ষিণ আফ্ৰিকাক শেহতীয়া এদিনীয়া শৃংখলাত পৰাজিত কৰি আত্মবিশ্বাসী হৈ উঠা ভাৰত আজি কটকৰ বাৰাবাটী ষ্টেডিয়ামত দলটোৰ বিৰুদ্ধে 5খনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈকে 1 অভাৰত 1 উইকেট হেৰুৱাই 6 ৰাণ সংগ্ৰহ কৰি খেলি আছে। লোকসভাত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। দেশপ্ৰেম, ত্যাগ আৰু ৰাষ্ট্ৰীয় চেতনাৰ প্ৰতীক হৈ পৰা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমে দেশৰ স্বাধীনতা আন্দোলনৰ পথ প্ৰশস্ত কৰিছিল বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ প্ৰৱৰ্তনৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰে 21টা কিস্তিৰ জৰিয়তে কৃষকক 4,00,000 কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে। আৰু কটকত অনুষ্ঠিত 5দিনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।